জিহিস্কেল বাৰ অধ্যায়। ৰজা আৰু প্ৰজাক দেশান্তৰলৈ নিয়া বুজাবৰ দৃষ্টান্ত। পাছত জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু কলে, হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা। দেখিবলৈ চকু থকাটো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাটো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ। এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা, আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হলেও কিজানি বিবেচনা কৰিব। তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা, আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা। তুমি তেওঁলোকৰ চকুৰ আগত নগৰৰ দেৱালখন বিন্ধা কৰি তাৰ মাজেদি সামগ্ৰী উলিওৱাবা। তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা। তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইজৰাইলৰ বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ। গতিকে মই আজ্ঞামতে কাম কৰিলোঁ। মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ, আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খান্দিলোঁ। মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ'লোঁ। পাছৰ ৰাতিপুৱাতে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি কি কৰিছা? এইবুলি বিদ্ৰোহী বংশই, ইজৰাইল বংশই তোমাক জানো কোৱা নাই। তুমি তেওঁলোকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, এইভাৱে জিৰচালেমত থকা অধিপতিজনক আৰু তাৰ মাজত থকা ইজৰাইলৰ আটাই বংশক বুজাই, তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ, মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ'ব। তেওঁলোক দেশান্তৰলৈ বন্দী অৱস্থালৈ যাব, আৰু তেওঁলোকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বুজালৈ আন্ধাৰত ওলাই যাব। তেওঁলোকে সামগ্ৰী উলিয়াবৰ কাৰণে দেৱাল খান্দিব, তেওঁ নিজৰ মুখ ঢাকিব, কাৰণ তেওঁ চকুৰে দেশখন নেদেখিব। মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম, আৰু তেওঁ মোৰ ফাণ্ডত পৰিব, আৰু মই তেওঁ কলদিয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব, অথচ তেওঁ তাতেই মৰিব, আৰু তেওঁ চাৰিওফালে থকা তেওঁ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উৰুৱাই দিম, আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম, তেতিয়া মই যে জিহুৱা তাক তেওঁলোকে জানিব। কিন্তু তেওঁলোক যি জাতিবোৰৰ মাজলৈ যাব, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজৰ ঘিনলগীয়া কাৰ্য প্ৰকাশ কৰিবৰ কাৰণে তৰোৱালৰ পৰা, আকালৰ পৰা আৰু মহামাৰীৰ পৰা তেওঁলোকৰ কেতবোৰ লোকক মই অৱশিষ্ট ৰাখিম। তাতে ময়েই জিহুৱা তাক তেওঁলোকে জানিব। পাছত জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জলপান কৰা, আৰু তুমি দেশৰ লোকসকলক কোৱা, ইজৰাইল দেশত থকা জিৰচালেম নিবাসীসকলৰ বিষয়ে প্ৰভু জিহুৱাই এই কথা কৈছে, তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ'বৰ কাৰণে তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জলপান কৰিব, আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ'ব আৰু দেশ ধ্বংসৰ স্থান হ'ব। তাতে মই যে জিহুৱা তাক তোমালোকে জানিবা। আকৌ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰখন বিফল হৈছে, ইজৰাইলৰ দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা? এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইজৰাইলৰ মাজত আৰু নচলিব, কিন্তু তেওঁলোকক কোৱা, দিন আৰু প্ৰত্যেক দৰখনৰ সফলতা ওচৰ, কিয়নো ইজৰাইল বংশৰ ভিতৰত অনৰ্থক দৰখন বা মানুহে ভাল পোৱা মংগল চোৱা কথা আৰু নহ'ব, কাৰণ ময়েই জিহুৱা, মই ক'ম আৰু মই কোৱা বাক্য সিদ্ধ হ'ব, তাক আৰু আগলৈ থোৱা নহ'ব, কিয়নো সেই বিদ্ৰোহী বংশ, প্ৰভু জিহুৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক'ম আৰু তাক সিদ্ধও কৰিম। আকৌ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, চোৱা, ইজৰাইলৰ বংশই কয়, তেওঁ পোৱা দৰখনৰ কথা ঘটিবলৈ বহুদিন আছে, তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে, এই হেতুকে তুমি তেওঁলোকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ'ব, কিন্তু মই যি বাক্য ক'ম সেয়ে সিদ্ধ হ'ব, এয়ে প্ৰভু জিহুৱাৰ বচন।